প্ৰকাশিত বাক্য অধ্যায় তেৰ। পাছে মই সাগৰৰ পৰা এটা পশু উঠা দেখিলো। তাৰ দহোটা শিং, সাতোটা মূৰ আছিল। তাৰ শিঙত দহোটা কিৰীতি আৰু তাৰ মূৰত ঈশ্বৰ নিন্দাসূচক নাম কিছুমান আছিল। সেই যি পশু মই দেখিলো, সি নাহৰ ফুটুকী বাঘৰ নিচিনা, তাৰ ভৰি ভালুকৰ নিচিনা, আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ, আৰু নাগে নিজ শক্তি, নিজ সিংহাসন আৰু মহা ক্ষমতা তাক দিলে। পাছে তাৰ মূৰবোৰৰ এটা মৰাকৈ কটা যেন দেখিলো, কিন্তু সেই মৃত্যুজনৰ ঘাঁহ সুস্থ কৰা হ'ল। গোটেই জগতখনেই সেই পশুৰ কথাত আচৰিত পাৰিলে আৰু সকলোৱে নাগক প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে আৰু তেওঁবিলাকে পশুক প্ৰণিপাত কৰি ক'লে,
এই পশুৰ তুল্য কোন আছে? তাৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে?
তাক বৰ বৰ কথা আৰু ঈশ্বৰ নিন্দাসূচক বাক্য কোৱা মুখ দিয়া হ'ল, আৰু দুকুৰি দুমাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ'ল। তাতে সি নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে ঈশ্বৰ নিন্দাসূচক বাক্যেৰে তেওঁৰ নাম আৰু তেওঁৰ বাসস্থান অৰ্থাৎ স্বৰ্গনিবাসীসকলকে নিন্দা কৰিবলৈ ধৰিলে, আৰু পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল, আৰু সকলো ভৈত লোক ভাষা আৰু জাতিবিলাকৰ ওপৰত তাক ক্ষমতা দিয়া হ'ল। তাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব।
কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক।
কোনো যদি বন্দী অৱস্থাৰ নিমিত্তে হয় তেওঁ বন্দী অৱস্থালৈ যাব, কোনোৱে যদি তৰোৱালেৰে বধ কৰে তেওঁ তৰোৱালেৰে হত হব লাগিব। ইয়াত পবিত্ৰ ৰূপবিলাকৰ ধৈৰ্য আৰু বিশ্বাস আছে।
তাৰ পাছত মেৰ পোৱালীৰ নিচিনা দুটা শিং থকা আৰু নাগৰ নিচিনা কথা কোৱা আন এটা পশুক পৃথিৱীৰ পৰা উঠা দেখিলো। সি প্ৰথম পশুৰ সকলো ক্ষমতা তাৰ সাক্ষাতে ব্যৱহাৰ কৰিলে, আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘাঁহ সুস্থ কৰা হ'ল, পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে তাক প্ৰণিপাত কৰায় আৰু নানা মহৎ চিন দেখুৱায়। এনেকৈ মানুহবিলাকৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়। এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবৰ ক্ষমতা তাক দিয়া হ'ল, তাৰ দ্বাৰাই সি পৃথিৱী নিবাসীবিলাকৰ ভ্ৰান্তি জন্মায়। বিশেষকৈ যি পশু তৰোৱালৰ ঘাঁহ পাই উঠিলে তাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ পৃথিৱী নিবাসীবিলাকক কৰে, আৰু সেই পশুৰ সেই প্ৰতিমূৰ্তিয়ে যেন কথা ক'ব পাৰে, আৰু যিমান লোকে সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰিব তেওঁবিলাকক যেন বধ কৰাব পাৰে, এইকাৰণে পশুৰ প্ৰতিমূৰ্তিক প্ৰাণবায়ু দিবৰ ক্ষমতা তাক দিয়া হ'ল। তাতে সি সৰু আৰু বৰ, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, এই সকলোৰে সোঁহাতত বা কপালত চাপ মৰালে, আৰু সেই চাপ অৰ্থাৎ সেই পশুৰ নাম বা তাৰ নামৰ নম্বৰ যাৰ নাই তাক এনে কৰিলে যে তেওঁ কিনা বেচা আৰু কৰিব নোৱাৰে। ইয়াত জ্ঞানৰ কথা আছে, যাৰ বুদ্ধি আছে তেওঁ সেই পশুৰ নম্বৰ গণনা কৰক, কিয়নো সেই মানুহৰো নম্বৰ,
আৰু সেই নম্বৰ ৬৬৪।